আদি পুস্তক 15 অধ্যায়। অব্ৰামৰ সৈতে ঈশ্বৰৰ নিয়ম স্থাপন। এইবোৰ ঘটনাৰ পাছত দৰ্শন যোগে অব্ৰাহামলৈ যিহোৱাৰ বাক্য আহিল। তেওঁ ক'লে, হে অব্ৰাম, ভয় নকৰিবা, ময়ে তোমাৰ ঢাল আৰু মহা পুৰস্কাৰ স্বৰূপ। অব্ৰামে ক'লে, হে প্ৰভু যিহোৱা, আপুনি মোক কি দিব? মই যে নিসন্তান, দৰ্মেশ্বৰ ক্ৰিয়া ইলিয়েজৰহে মোৰ ঘৰৰ উত্তৰাধিকাৰী হৈছে। অব্ৰামে ক'লে, আপুনি মোক সন্তান নিদিলে, আৰু সেয়ে মোৰ ঘৰৰ এজন দাসেই মোৰ উত্তৰাধিকাৰী হ'ব। তেতিয়া যিহোৱাৰ বাক্য তেওঁলৈ আহিল। তেওঁ ক'লে, নহয়, এই মানুহ তোমাৰ উত্তৰাধিকাৰী নহ'ব, কিন্তু তোমাৰ ঔৰসত জন্মাজনহে তোমাৰ উত্তৰাধিকাৰী হ'ব। তেতিয়া যিহোৱাই অব্ৰামক বাহিৰলৈ নি ক'লে, তুমি আকাশৰ ফালে চোৱা, আৰু যদি পাৰা তৰাবোৰ গণনা কৰা। তেওঁ আকৌ অব্ৰামক ক'লে, এইদৰে তোমাৰ বংশও হ'ব। তেতিয়া অব্ৰামে যিহোৱাত বিশ্বাস কৰিলে, আৰু যিহোৱাই অব্ৰামৰ বিশ্বাসক তেওঁৰ পক্ষে ধাৰ্মিকতা বুলি গণ্য কৰিলে। পাছত যিহোৱাই তেওঁক ক'লে, ময়ে সেই যিহোৱা, এই দেশৰ অধিকাৰী হ'বৰ কাৰণে ময়ে তোমাক কলদিলিয়াসকলৰ উৰ নগৰৰ পৰা বাহিৰ কৰি আনিলোঁ। তেতিয়া তেওঁ ক'লে, হে প্ৰভু যিহোৱা, মই কেনেকৈ জানিম যে এই দেশখন মোৰ অধিকাৰত আহিব? তেতিয়া যিহোৱাই তেওঁক ক'লে, তুমি মোৰ ওচৰলৈ এজনী 3 বছৰীয়া চেউৰী গৰু, এজনী 3 বছৰীয়া মাইকী ছাগলী, এটা 3 বছৰীয়া মতা মেৰ চাহ পোৱালি, এটা কপৌ আৰু এটা পাৰ পোৱালি আনা। অব্ৰামে সেই সকলোকে আনি সেইবোৰক দুফালকৈ কাটি প্ৰতিডোখৰ টুকুৰা তাৰ অন্য টুকুৰাৰ বিপৰীতে সজাই ৰাখিলে, কিন্তু চৰাইবোৰ হলে তেওঁ দুফাল নকৰিলে। পাছত চিকাৰী চৰাইবোৰ নামি আহি সেই পশুৰ মাংস খণ্ডৰ ওপৰত পৰিল, কিন্তু অব্ৰামে সেইবোৰক খেদাই দিলে। পাছত যেতিয়া সূৰ্য মাৰ গৈছিল, তেতিয়া অব্ৰামৰ ঘোৰ টোপনি আহিল। হঠাতে এক ঘন আৰু ভয়ংকৰ অন্ধকাৰ তেওঁ ওপৰত নামি আহিল। তেতিয়া তেওঁ অব্ৰামক ক'লে, তুমি এই কথা নিশ্চিতভাৱে জনা উচিত যে তোমাৰ বংশৰ লোকসকল যি দেশত বাস কৰিব, সেই দেশ তেওঁলোকৰ নিজৰ নহয়। সেই ঠাইত তেওঁলোকে প্ৰৱাসী হৈ দাস হ'ব, আৰু 400 বছৰ কাল তেওঁলোকে উৎপীড়ন ভোগ কৰিব। তেওঁলোকে যি জাতিৰ বন্দী কাম কৰিব, মই সেই জাতিৰ সুদ বিচাৰ কৰিম। আৰু পাছত তেওঁলোকে অধিক সম্পত্তিৰে সৈতে বাহিৰ হৈ আহিব, কিন্তু তুমি শান্তিৰে তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰলৈ যাবা। অতি বৃদ্ধ অৱস্থাত তোমাক মৈদাম দিয়া হ'ব। তোমাৰ চতুৰ্থ প্ৰজন্মৰ লোকসকল ইয়ালৈ পুনৰ উলটি আহিব, কিয়নো এতিয়ালৈকে মোৰ ওচৰত ইমূৰীয়াসকলৰ অপৰাধ শাস্তি পোৱাৰ দৰে হোৱা নাই। বেলি মাৰ গৈ যেতিয়া আন্ধাৰ হ'ল, তেতিয়া জুই এক ধোঁৱাময় চোলা আৰু এক জ্বলন্ত মহাল দেখা গ'ল। সেইবোৰ সেই মঙহৰ টুকুৰাবোৰৰ মাজেদি পাৰ হৈ গ'ল। সেইদিনা যিহোৱাই অব্ৰাহামে সৈতে এটি এই বুলি কৈ এটা নিয়ম স্থিৰ কৰিলে, মিছৰৰ নদীৰ পৰা মহানদী ইউফ্ৰেটিছ পৰ্যন্ত গোটেইখন দেশ মই তোমাৰ বংশক দিলোঁ। তাৰ মাজত থাকিব কেনিয়া, অনিজিয়া, কদমুনিয়া, খিতিয়া, পৰজিয়া, ৰফাৰিয়া, ইমূৰিয়া, কনানিয়া, গিগাছিয়া আৰু জিবুছিয়া।